آتوني زبر الحديد حتى إذا ساوى بين الصدفين قال انفخوا حتى إذا جعله نارا قال آتوني أفرغ عليه قطرا
তোমালোকে মোৰ ওচৰলৈ লুৰ পাতসমূহ আনি দিয়া। অৱশেষত মধ্যৱৰ্তী খালী ঠাই পূৰ্ণ হৈ যেতিয়া লৌহ স্তূপ দুয়ো পৰ্বতৰ সমান হ'ল, তেতিয়া তেওঁ ক'লে, এতিয়া ফু দিয়া। তাৰপিছত যেতিয়া সেইটো জুইত পৰিণত হ'ল, তেতিয়া তেওঁ ক'লে, তোমালোকে মোৰ ওচৰলৈ গলিত তাম লৈ আহা, মই ইয়াৰ ওপৰত ঢালি দিওঁ।